এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা জিলাৰ ফাল্টা বিধানসভা সমষ্টিৰ সমগ্ৰ ভোটগ্ৰহণ বাতিল কৰাৰ পদক্ষেপ লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোবাইল প্ৰচাৰ ব্যৱস্থা আৰু উমৈহতীয়া সতৰ্কতা প্ৰটকলৰ লেখীয়া প্ৰযুক্তিৰ ব্যৱহাৰে দুৰ্যোগৰ বাবে প্ৰস্তুতি অধিক শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি অনুষ্ঠিত হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব। 500খন ৰাজ্যত ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অসমত ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনা বিষয়া আৰু 2,347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। নিৰ্বাচন আয়োগে পশ্চিমবংগৰ দক্ষিণ চৌবিশ পৰগণা জিলাৰ ফাল্টা বিধানসভা সমষ্টিৰ সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ পদক্ষেপ লৈছে। সমষ্টিটোৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰৰ আটাইকেইটাতে 21 মেত নতুনকৈ ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে 29 এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ত সংঘটিত ব্যাপক নিৰ্বাচনী অপৰাধ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া উলংঘনৰ খবৰলৈ চাই ভোটগ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। পৰ্যবেক্ষকসকলে দাখিল কৰা প্ৰতিবেদনত EVM টেম্পাৰিং অৰ্থাৎ ভোটগ্ৰহণ মেচিনত হেৰফেৰ, ভোটদাতাসকলক ভাবুকি প্ৰদান আৰু ভোটগ্ৰহণৰ নিয়মাৱলী উলংঘন কৰাকে ধৰি ব্যাপক অনিয়ম হোৱা বুলি উল্লেখ কৰা হৈছে। সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত EVMৰ বুটাম ইচ্ছাকৃতভাৱে কলা টেপেৰে ঢাকি দিয়া হৈছিল আৰু ইয়াৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছিল। ভোটগ্ৰহণ কেন্দ্ৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ আৰু আনৰ হৈ ভোটদান কৰাৰ অভিযোগ উত্থাপিত হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোবাইল প্ৰচাৰ ব্যৱস্থা আৰু উমৈহতীয়া সতৰ্কতা প্ৰটকলৰ লেখীয়া প্ৰযুক্তিৰ ব্যৱহাৰে দুৰ্যোগৰ বাবে প্ৰস্তুতি অধিক শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰশাসন উন্নত কৰিব আৰু প্ৰতিগৰাকী নাগৰিকৰ সৈতে সময়মতে যোগাযোগ সুনিশ্চিত কৰিব। মোবাইল প্ৰচাৰ ব্যৱস্থাৰ উদ্বোধনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাৰ জৰিয়তে অঞ্চলভিত্তিত জৰুৰী অৱস্থা আৰু প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে জনসাধাৰণক সতৰ্ক কৰি তুলিব পৰা যাব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি জনসাধাৰণৰ বাবে তাৎক্ষণিক বিপৰ্যয় সতৰ্কতা সেৱাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি মোবাইল প্ৰচাৰ ব্যৱস্থা আৰম্ভ কৰে। এই ব্যৱস্থাৰ সম্পৰীক্ষাৰ অংশ হিচাপে কালি দুপৰীয়ালৈ নাগৰিকসকলৰ মোবাইল ফোনলৈ ছাইৰেন সতৰ্কতাৰ সৈতে জাননী প্ৰেৰণ কৰা হয়। সম্পৰীক্ষাৰ সময়ত মোবাইললৈ অহা বাৰ্তাত সুৰক্ষিত ৰাষ্ট্ৰ আৰু এই বাৰ্তা লাভ কৰাৰ পাছত কোনো ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰা হৈছে। দূৰসংযোগ বিভাগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত মোবাইল প্ৰচাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বিকশাই তোলা এই ব্যৱস্থাৰ জৰিয়তে ভৱিষ্যতে কোনো বিপৰ্যয় বা জৰুৰীকালীন অৱস্থাত অঞ্চল অনুযায়ী স্থানীয় ভাষাত তাৎক্ষণিক সতৰ্কতা প্ৰেৰণ কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। নাগৰিকসকলৰ সুৰক্ষা অধিক সুদৃঢ় কৰা আৰু দুৰ্যোগৰ সময়ত ক্ষিপ্ৰতাৰে তথ্য প্ৰেৰণৰ দিশৰ পৰা এই উদ্যম গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট আজি অনুষ্ঠিত হ'ব। পৰীক্ষা দিনৰ 2 বজাত আৰম্ভ হ'ব আৰু 5 বজাত সামৰণি পৰিব। পৰীক্ষাৰ্থীসকলে 1.5 বজা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2019চনৰ পৰা এই পৰীক্ষাৰ আয়োজন কৰি আহিছে। সংস্থাটোৱে শিক্ষাৰ্থীসকলৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে ভোটদাতা পৰিচয় পত্ৰ, আধাৰ কাৰ্ড অথবা ৰেচন কাৰ্ডৰ দৰে ফটোযুক্ত পৰিচয় পত্ৰৰ মূল কপি লৈ আহিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতি আয়োগৰ পূৰ্ণকালীন সদস্য পদ লাভ কৰা ডঃ আৰ বালাসুব্ৰমণিয়ম আৰু ডঃ জোৰাম আনিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকৰ সমৃদ্ধ অভিজ্ঞতা আৰু বিভিন্ন বিষয় বুজিব পৰা গভীৰ জ্ঞান সম্ভাৰে নীতি নিৰ্ধাৰণত সহায় কৰিব। তেওঁলোকৰ বহুমূলীয়া অৱদানে উদ্ভাৱন আৰু বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে গভীৰ আস্থা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে দুয়োগৰাকী সদস্যকে তেওঁলোকে নিজৰ কাৰ্যকালত সক্ৰিয় আৰু প্ৰভাৱশালী হৈ থকাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে। এখন জাননীযোগে কেবিনেট সচিবে ডঃ বালাসুব্ৰমণিয়ম আৰু ডঃ আনিয়াক তেওঁলোকৰ নিযুক্তি সন্দৰ্ভত অৱগত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক নিৰ্ণায়ক ব্যৱস্থাৰ জৰিয়তে সন্ত্ৰাসবাদৰ পুলিয়ে পোখাই উৎখাত কৰিবলৈ মোদী চৰকাৰৰ দৃঢ় সংকল্পৰ প্ৰতিফলন বুলি অভিহিত কৰে। অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাক্কণত কালি নতুন দিল্লীত আয়োজন কৰা শৌৰ্য নামৰ এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই অভিযানৰ সময়ত সশস্ত্ৰ বাহিনীসমূহে দেখুওৱা অতুলনীয় সাহসে ইয়াক দেশৰ সামৰিক ইতিহাসত সোণালী অধ্যায়লৈ ৰূপান্তৰিত কৰিছে। ভাৰতে যোৱা বছৰ 22 এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত 7 মেত অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। এই অভিযানৰ জৰিয়তে পাকিস্তানৰ নিয়ন্ত্ৰণত থকা এলেকাসমূহৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। এই অভিযানৰ সময়ত 4 দিন ধৰি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। 10 মেত সামৰিক অভিযান বন্ধ কৰাৰ সহমতেৰে অভিযানৰ সামৰণি পৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সশস্ত্ৰ বাহিনীসমূহে যুদ্ধক্ষেত্ৰ আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ দ্বাৰা প্ৰভাৱিত জনসাধাৰণৰ সেৱাত অদম্য সাহসৰ পৰিচয় দি আহিছে। তেওঁ লগতে জনসাধাৰণক দেশৰ অখ্যাত নায়কসকলৰ ত্যাগ আৰু সাহসৰ গাথা শ্বেয়াৰ কৰিবলৈ আহান জনায়। অনুষ্ঠানত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্চেল এ পি সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কম নিৰীক্ষৰ ভাড়াৰ বাবে পৰিচিত আমেৰিকাৰ কেৰিয়াৰ স্পিৰিট বিমান সেৱাৰ ব্যৱসায় 34 বছৰ পাছত বন্ধ হোৱা বুলি কৰ্তৃপক্ষই ঘোষণা কৰিছে। যাত্ৰীৰ ভাড়াৰ বাবদ কম নিৰিখ ধাৰ্য কৰা উজ্জ্বল হালধীয়া ৰঙৰ শ শ এই বিমানে প্ৰতিদিনে বিমান যাত্ৰীক সেৱা আগবঢ়োৱাৰ লগতে এই প্ৰতিষ্ঠানটোৰ সৈতে প্ৰায় 17,000 লোক জড়িত হৈ আছিল। এই বিমান সংস্থাটো ইয়াৰ পূৰ্বে দুবাৰকৈ দেৱলীয়া হৈছিল। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি ইৰাণ যুদ্ধৰ ফলত হোৱা তেলৰ মূল্যবৃদ্ধিয়ে বিমান সেৱা অব্যাহত ৰখাত অসুবিধাৰ সৃষ্টি কৰিছে। সেয়েহে বিমান কৰ্তৃপক্ষই কোম্পানীৰ ৱেবছাইটযোগে তেওঁলোকৰ সকলো বিমান বাতিল কৰা বুলি জনাইছে। আমেৰিকাৰ পৰিবহণ সচিব শ্বেন ডাফিয়ে কয় যে সংস্থাটোৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা গ্ৰাহকৰ বাবে এটা ৰিজাৰ্ভ পুঁজি স্থাপন কৰা হৈছে যাতে তেওঁলোকে ধনসমূহ ঘূৰাই পায়। কিন্তু ট্ৰেভেল এজেণ্টৰ দৰে কোনো তৃতীয় পক্ষৰ বিক্ৰেতাৰ পৰা ক্ৰয় কৰা লোকসকলে তেওঁলোকৰ পৰা ধন ঘূৰাই বিচাৰিব লাগিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 159 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে 18 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। চেন্নাইৰ হৈ ঋতুৰাজ গায়কোৱাডে 67 আৰু কাৰ্তিক শৰ্মাই 54 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। ডেনমাৰ্কৰ হৰ্চেনছত কালি অনুষ্ঠিত থমাছ কাপৰ ছেমি ফাইনেলত ভাৰতে ফ্ৰান্সৰ হাতত 0-3 গেমত পৰাস্ত হয়। পপভ ভাতৃদ্বয়ৰ নেতৃত্বৰে ফ্ৰান্সৰ সুদক্ষ দলটোৱে থমাছ কাপৰ ফাইনেলত প্ৰৱেশ কৰে। বিশ্বৰ 4 নম্বৰ খেলুৱৈ ক্ৰিষ্ট' পপভৰ হাতত ভাৰতৰ আয়ুষ ছেট্টীয়ে ছিংগলছত 11-21, 9-21 গেমত পৰাস্ত হয়। কিদাম্বি শ্ৰীকান্তে বিশ্বৰ 10 নম্বৰ স্থানৰ খেলুৱৈ এলেক্স লেনিয়নৰ হাতত 16-21, 18-21 ব্যৱধানত পৰাস্ত হয়। একেদৰে এইচ এছ প্ৰণয়ে বিশ্বৰ 17 নম্বৰ স্থানৰ টমা জুনিয়ৰ পপভৰ হাতত 19-21, 16-21 গেমত পৰাস্ত হয়। লক্ষ্য সেনৰ অনুপস্থিতিত কালিৰ খেলখন ভাৰতৰ বাবে কঠিন আছিল। কিদাম্বি আৰু এইচ এছ প্ৰণয়ে ভাল খেলিছিল যদিও ভাৰতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ অসমৰ্থ হয়। উল্লেখযোগ্য যে ভাৰতে 2022 চনত থমাছ কাপৰ খিতাপ অৰ্জন কৰাৰ লগতে 1952, 1955 আৰু 1979 চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অসম, পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোবাইল প্ৰচাৰ ব্যৱস্থা আৰু উমৈহতীয়া সতৰ্কতা প্ৰটকলৰ লেখীয়া প্ৰযুক্তিৰ ব্যৱহাৰে দুৰ্যোগৰ বাবে প্ৰযুক্তি অধিক শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।